হ্যালো।
অ' হেল, হে নৰক! চন্দ্ৰপুৰৰ 1 বিঘা মাটি 1 কোটি টকা লাগে, লাগেনে? ঐ,
কোনে কৈ আছে এইটো?
মোৰ নাম অভি নৱ বৰঠাকুৰ,
আচ্ছা আচ্ছা,
উলুবাৰীত থাকোঁ, উলুবাৰী গুৱাহাটী। মই আমেৰিকাত আছিলোঁ 25 বছৰ।
হয় কওকচোন।
মোৰ হাতত 120 কেজি ৰূপ আছে, তোমাৰ হাতত কিমান কেজি ৰূপ আছে কোৱাচোন? ৰূপ, সোণ নহয়, সোণৰ কথা বাদ দিয়া, সোণৰ কেজিমান আছে, বেছি নাই। ৰূপ 120 কেজি আছে, কেলা। তোৰ 1 কোটি টকা যে বিচাৰিছ, মাটিখিনি তই লগত লৈ যাবি নেকি? লাওৰা, যাবি লগত লৈ? আবে, মই ইয়াতে আছো, ইয়াতে আছো, আছিলোঁ, সদায় থাকিম। তই জুবিন গাৰ শুনি থাক, মাক চুৰে তাক মাৰি পেলালোঁ মই 7 বছৰ সময়ত। 7 বছৰ, এই 3 বছৰ আগতে মোক আঙুলি দেখাইছিলে কেলা, তেতিয়া আৰু খং উঠি গ'ল। তাৰ আচলতে 10 বছৰ বাচিব লগা আছিলে, আগতে মাৰি পেলালো মাক চুদাই। এতিয়া চন্দ্ৰপুৰত 1 কোটি টকাত মাটি বিক্ৰী কৰি তাক চোৱাৰা বাচ্চা। এই, তোৰ নামটো কোৱা, আগতে আছে সাহস নাম ক'বলে? আছে আছে, লাওৰা, এটা এটা আত্মা, তোৰ আত্মাটো কোনে দিছে বে? তোৰ ভিতৰত বহি থকা তই যে গম পাই আছ, মহে কামুৰিলে, জ্বৰ হ'লে, ভোক লাগিলে, এই কোনে গম পাই আছে? গমটো কোনে পাই আছে বে লাওৰা? কোনে গম পাই আছে? সেইটো মই পাই আছো, চোৰ চিধা হ। মই ইয়াতে আছো তোৰ সেই হিমন্তৰ পোকৰ চেলেকিটাক আৰু ৰিণিকিৰ বুজকণ চেলেকিটাক মাক চুদাই। এইটো কল ৰেকৰ্ড কৰিছোঁ আৰু মোৰ এষ্টেৰিক ডট বৰঠাকুৰ ডট কমত তোৰ নম্বৰটো যে আছে 9395027647, কেলা মটৰচাইকেল চলাই দেখুৱাই আছে নহয়, এইখন মই থৈ দিম তাতে, চোৱাৰা বাচ্চা। কোনদিনা এখন ভাঙি পেলোৱাৰ ঠিকানা নাই। তহঁতৰ এই নৰাধম মোদী, নৰেন্দ্ৰ মোদী চৰ, তহঁতৰ এমপ্লয় তহঁতৰ এই তহঁতৰ এই বিধানসভা, ৰাজ্যসভা, আলসভা, বালসভা চব ভাঙি পেলাম আৰু মই এটা ৰজা দি থৈ যাম, এতে মাক চুদাই, বুজিলে? মই আহিছোঁ, এতে মই আছিলোঁ, আছোঁ আৰু সদায় থাকিম, বুজিলে? আৰু কিবা সুধিব লগা আছে তোক? আছে সাহস আছে মোৰ ঘৰত আহিব কাৰণে? 86 ACB ৰোড, উলুবাৰী, গুৱাহাটী, 7801007, বৰঠাকুৰ ডট কম। নহয় জুবিন, জীৱন বৰঠাকুৰ নহয়, BARBARTHAKUR.com বিচাৰি উলিয়া কেলা, চুৱৰ। 1 কোটি টকা 1 বিঘা মাটি, তই মাটি লৈ যাচোন ইয়াৰ পৰা, লৈ যা লগত, চাওঁ মই তই তই কেনেকে ইয়াৰ পৰা মাটি লৈ যাব পাৰ বে। তই ইয়াৰ পৰা মাটি লৈ যাচোন, পাৰিবি চোৱাৰ? তোৰ তোক মই হ'ব পৰাই দিম, তই শিৱ হ'ব চেষ্টা কৰ, হুঁচৰিকাৰ লগা চেতৰা আস্থা ভাল, ওপৰত এটা হুঁচৰিকাৰ লগা চোৰৰ বাচ্ছাটোৰ নামেই তই ক'ব নোৱাৰ, পাৰ জানো? 1 কোটি টকাত তই 1 বিঘা মাটি বিক্ৰী কৰ, কাক বিক্ৰী কৰিবি বে? কাক বিক্ৰী কৰিবি? কোন আছে কিনিবলৈ? কি দিব তোক? ক'ত আছ তই? ক'লৈ যাবি?